পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ব্ৰিকছ সন্মিলনৰ আজি প্ৰথম দিনা সৰ্বসন্মতিক্ৰমে দিল্লী ঘোষণা পত্ৰ গ্ৰহণ, ৰাজ্যৰ সত্ৰ নামঘৰসমূহত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 458 সংখ্যক তিৰুভৱ তিথি পালন, নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰস্তুতি তীৱতৰ, ৰাজীৱ ভৱনত কংগ্ৰেছ দলৰ গুৰুত্বপূৰ্ণ বৈঠক, মিচিং স্বায়ত্তশাসিত পৰিষদৰ 40টা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ আৰু জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত মহিলাৰ ফাইনেলত কাইলৈ ভাৰত আৰু চীন মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ অষ্টাদশ সন্মিলনৰ আজি প্ৰথম দিনা সদস্য ৰাষ্ট্ৰসমূহে সৰ্বসন্মতিক্ৰমে দিল্লী ঘোষণা পত্ৰ গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথম দিনা সন্মিলনৰ অন্তিম সত্ৰৰ অন্তত এই ঘোষণা পত্ৰ গ্ৰহণ কৰাৰ প্ৰস্তাৱ দাখিল কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ সামৰণি মন্তব্যত কয় যে আজি গ্ৰহণ কৰা নতুন দিল্লী ঘোষণা পত্ৰই সদস্য ৰাষ্ট্ৰসমূহৰ উমৈহতীয়া সংকল্পক স্পষ্ট দিশ নিৰ্দেশনা দিব। তেওঁ কয় যে এতিয়া এই প্ৰস্তাৱসমূহক দৃঢ় ফলাফললৈ ৰূপান্তৰিত কৰাটো সদস্য ৰাষ্ট্ৰসমূহৰ উমৈহতীয়া দায়িত্ব।
আমাৰ সমক্ষ ব্ৰিকছ নিউ দিল্লী ডিক্লেৰেশ্যন 2026 কা ড্ৰাফ্ট প্ৰস্তুত হে। ইসমে হামাৰি চৰ্চাও কা সাথ প্ৰমুখ বৈশ্বিক আৰু ক্ষেত্ৰীয় বিষয় পৰ হামাৰি দৃষ্টিকোণ শামিল হে। সাথ হি ব্ৰিকছ কোঅপাৰেশ্যন কো আৰু সুদৃঢ় কৰণে কি প্ৰাথমিকতা সমাহিত হে। কিছু সদস্য কি ওৰ সে আপত্তি ব্যক্ত নহীঁ কি গৈ হে। নিউ দিল্লী ডিক্লেৰেশ্যন 2026 কো সৰ্বসন্মতি সে এডপ্ট কিয়া জাতা হে।
শ্ৰীমোদীয়ে কয় যে আজিৰ আলোচনাৰ পৰা পুৰণি প্ৰতিষ্ঠানসমূহে যে পৰিৱৰ্তিত বিশ্বক পৰিচালনা কৰিব নোৱাৰে সেয়া স্পষ্ট হৈ উঠিছে। তেওঁ লগতে প্ৰতিনিধিত্ব, উত্তৰদায়িত্ব আৰু নিয়ম প্ৰৱৰ্তন ব্যৱস্থাৰ সংস্কাৰ জৰুৰী হৈ পৰা বুলিও মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষ হিচাপে আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদান, গঠনমূলক মনোভাৱ আৰু প্ৰতিশ্ৰুতিবদ্ধতাৰ বাবে সদস্য ৰাষ্ট্ৰ নেতাসকলৰ শলাগ লয়। ইয়াৰ পূৰ্বে সৰ্বাম্মক গোলকীয় প্ৰশাসন আৰু বহুত্ববাদৰ সুদৃঢ়কৰণ সম্পৰ্কীয় সত্ৰত উদ্বোধনী ভাষণ দি শ্ৰীমোদীয়ে প্ৰতিবছৰে অধ্যক্ষৰ দায়িত্বত থকা ৰাষ্ট্ৰ সলনি হোৱা সত্বেও ৰাষ্ট্ৰগোষ্ঠীটোৰ গতি বৰ্তাই ৰখাৰ বাবে ব্ৰিকছৰ নিৰন্তৰতা আৰু ৰূপায়ণ ব্যৱস্থাৰ প্ৰস্তাৱ দিয়ে। তেওঁ কয় যে ব্ৰিকছ ৰাষ্ট্ৰসমূহে পৰৱৰ্তী 20 বছৰৰ বাবে নতুন আৰু অভিলাষী কাৰ্যসূচী সন্দৰ্ভত কাম কৰা উচিত। ৰাষ্ট্ৰগোষ্ঠীটোৰ নিজা কাৰ্যব্যৱস্থাৰ জৰিয়তে এই প্ৰক্ৰিয়া আৰম্ভ হোৱা উচিত বুলিও তেওঁ মত প্ৰকাশ কৰে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰ সন্দৰ্ভত মত পোষণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এতিয়া আৰু নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ বিষয়টোত বিলম্ব কৰিব পৰা নাযায় আৰু বিষয়টো সন্দৰ্ভত নিৰ্ধাৰিত সময়সীমা আৰু স্পষ্ট ফলাফলভিত্তিক আলোচনা হোৱা উচিত। বিত্তীয় প্ৰতিষ্ঠানৰ ভোটদান শক্তি, নেতৃত্বৰ পদবী আৰু নীতিগত অগ্ৰাধিকাৰ সাম্প্ৰতিক আৰ্থিক বাস্তৱিকতাৰ অনুৰূপ হোৱা উচিত বুলিও তেওঁ মন্তব্য কৰে। ইয়াৰ আগেয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিকছ সদস্য ৰাষ্ট্ৰসমূহৰ নেতৃবৰ্গক আদৰণি জনায়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি 458 সংখ্যক তিৰুভৱ তিথি উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত হৈছে। গুৰুজনাৰ তিথি উপলক্ষে আজি ৰাজ্যৰ নামঘৰ আৰু সত্ৰসমূহ পুৱাৰে পৰা হৰিনামৰ পবিত্ৰ ধ্বনিৰে মুখৰ হৈ উঠে। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত যোৱা 6 ছেপ্টেম্বৰৰ পৰা আয়োজন কৰা গুৰুজনাৰ কীৰ্তন মহোৎসৱৰ আজি মূল সবাহ অনুষ্ঠিত হয়। তিৰুভৱ তিথি উপলক্ষে বৰপেটাৰ বৃন্দাবনহাটীৰ ভকতবৃন্দই বিয়লি বৰপেটা সত্ৰত কৰভাৰ প্ৰদান কৰে। এই উপলক্ষে বৃন্দাবনহাটীৰ হাতীয়াৰ ঘৰৰ পৰা ওজাপালি গায়ন বায়ন নাম কীৰ্তনীয়া দলে সত্ৰীয় পৰম্পৰা অনুসৰি শোভাযাত্ৰা কৰি তেল, নিমখ, ঔটেঙা, চাউল, কোমোৰা আদি কৰভাৰ প্ৰদান কৰে। একেদৰে পাটবাসী থানতো এই তিথি পালন কৰা হয়। গুৰুজনাৰ জন্মস্থান নগাঁৱৰ বটদ্ৰৱা সত্ৰতো আজি তিৰুভৱ তিথি পালন কৰা হৈছে। এই উপলক্ষে নাম কীৰ্তন প্ৰসংগ আদি অনুষ্ঠিত হৈছে। বটদ্ৰৱাৰ শ্ৰী শ্ৰী নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ অম্লানজ্যোতি মহন্তই তিৰুভৱ তিথি পালন সম্পৰ্কে এইদৰে কয়।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ তিৰুভৱ তিথি। এই তিথি উপলক্ষে বটদ্ৰৱা থানত যোৱাৰে পৰা বিভিন্ন ঠাইৰ যাত্ৰী, ভকত, বৈষ্ণৱ আহি ইয়াতে সেৱা অৰ্চনা কৰিছেহি আৰু আমাৰো পৰম্পৰাগতভাৱে যেনেধৰণে তিথি মানে উদযাপন কৰি অহা হৈছে তেনেধৰণে কৰিবলৈ আমিও সাজু হৈছো। আমাৰ চলি আছে বিভিন্ন কাৰ্যসূচী। ভাদ মাহ বুলি যি ওঠৰ প্ৰসংগ হয় সেই ওঠৰ প্ৰসংগ হবই। তাৰ লগে লগে গুৰু তিথি বুলি বিশেষ যি কাৰ্যসূচী থাকে প্ৰসংগৰ লগত সংলগ্ন হৈ পেলাই যি বিশেষ বহল হৈ যায় সেই তেনেধৰণৰ কাৰ্যসূচীখিনি হৈ আছে আৰু এতিয়া প্ৰসংগ হব, ফুল প্ৰসংগ হব, নাম প্ৰসংগ হব, এনেধৰণে হব আৰু বিয়লি ভোজন বাহাৰ নাট, এই নাটখন ইয়াত পৰিৱেশন কৰা হয় গুৰুজনৰ তিথি উপলক্ষে আৰু সেইখিনি হব। তাৰপিছত যেনেধৰণে যি ওঠৰ প্ৰসংগ চলি আছিল সদায় ভাদ মাহ বুলি এই গোটেইখিনি চলি থাকিব।
মাজুলীতো আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি উপলক্ষে সত্ৰ নামঘৰসমূহ সুন্দৰকৈ সজাই পৰাই তোলা হৈছে। মাজুলীৰ 33খন সত্ৰ আৰু প্ৰায় 300 নামঘৰত গুৰুজনাৰ তিথি উপলক্ষে হৰিনাম কীৰ্তনৰ অমীয়া ধ্বনিৰে আকাশ বতাহ মুখৰ হৈ উঠিছে। গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰতো মহাপুৰুষজনাৰ তিৰুভাৱ তিথি উপলক্ষে অগণন ভক্তৰ সমাগম হৈছে। বৰাক উপত্যকাতো আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ 458 সংখ্যক তিৰুভাৱ তিথি উপলক্ষে ভক্তসকলে ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত কৰে। ত্ৰিবুণী জিলাৰ বৰগুলৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰত আজি এই উপলক্ষে নাম প্ৰসংগ আৰু অন্যান্য কাৰ্যসূচী ৰূপায়ণ কৰা হয়। গুৱাহাটী মহানগৰীৰ নামঘৰসমূহতো আজি গুৰুজনাৰ তিৰুভাৱ তিথি পালন কৰা হয়। গোৱালপাৰাৰ বগুৱানৰ শ্ৰী শ্ৰী হাতী সত্ৰ আৰু শ্ৰী শ্ৰী শ্যামৰাই সত্ৰত গুৰুজনাৰ তিৰুভাৱ তিথি পালন কৰা হয়। বজালী জিলাৰ ভৱানীপুৰ সত্ৰতো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি উপলক্ষে কীৰ্তন মহোৎসৱ অনুষ্ঠিত হৈছে। কামৰূপ জিলাৰ বকোৰ চমৰীয়া সত্ৰ, শুৱালকুছিৰ শ্ৰী ঈশ্বৰ হাতী সত্ৰৰ লগতে প্ৰতিখন সত্ৰ নামঘৰত আধ্যামিক ৰীতি নীতিৰে তিৰুভাৱ তিথি পালন কৰা হৈছে। হাতী সত্ৰত সাদিনীয়াকৈ এই তিথি পালন কৰা হৈছে। এই উপলক্ষে ভকত আৰু আয়তীসকলে নাম প্ৰসংগ পৰিৱেশন কৰিছে। কোচবিহাৰৰ মধুপুৰ সত্ৰত আজি দিনজোৰা কাৰ্যসূচীৰে মহাপুৰুষজনৰ তিৰুভাৱ তিথি পালন কৰা হয়। তিৰুভাৱ তিথি উপলক্ষে মধুপুৰ সত্ৰত বিয়লি গুৰুজনাৰ স্মৃতিৰ মন্থন কৰি ধৰ্মালোচনা সভা আৰু নাম কীৰ্তন কৰা হয়। এই কাৰ্যসূচীত উত্তৰবংগৰ বিভিন্ন সত্ৰ আৰু নামঘৰৰ সত্ৰাধিকাৰৰ লগতে ভকতে অংশ লয়। হোজাই আৰু বিশ্বনাথ জিলাৰ বিভিন্ন নামঘৰ শিক্ষানুষ্ঠানসমূহত মহাপুৰুষজনৰ তিৰুভাৱ তিথি পালন কৰা হয়। গহপুৰৰ কামদেৱাল সত্ৰত পুৱাৰে পৰাই নাম প্ৰসংগৰে মুখৰ হৈ উঠে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰাৰ লগে লগে ৰাজনৈতিক দলসমূহ নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে। বিজেপিয়ে উপ নিৰ্বাচনৰ বাবে নগাঁৱৰ প্ৰাক্তন জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে। এ আই ইউ ডি এফেও ইতিমধ্যে ৰেজাউল কৰিম চৰকাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। কংগ্ৰেছে সমষ্টিটোৰ উপ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী বাছনিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই উদ্দেশ্যে আজি গুৱাহাটীত থকা ৰাজীৱ ভৱনত অসমৰ নিৰ্বাচনত দায়িত্বত থকা অখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক ভূপেশ বাঘেলৰ উপস্থিতিত দলৰ জ্যেষ্ঠ নেতাসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীবাঘেলে উপ নিৰ্বাচনৰ বাবে শীঘ্ৰে প্ৰাৰ্থী চূড়ান্ত কৰা হ'ব বুলি জানিবলৈ দিয়ে।
प्रदेश कांग्रेस कमेटी में राजीव भवन में लगातार बैठकें हो रही है। पहली बार जनरल सेक्रेटरी इंचार्ज के रूप में आया हूं तो पॉलिटिकल अफेयर कमेटी की बैठक हुई है, वाइस प्रेसिडेंट की बैठक हुई है और प्रदेश इलेक्शन कमेटी की बैठक तीनों संयुक्त रूप से हुआ है और सभी लोगों ने सभी हमारे वरिष्ठ नेताओं ने अपने विचार रखे और अभी हमारे विधायक दल की बैठक होगी तो लगातार ये बैठक का दौर चल रहा है और खासकर अभी नौगांव जो उपचुनाव है और सिलचर में जो चुनाव हो रहे हैं इसके बारे में भी चर्चा हुई है और रणनीति के मामले में वहां के जो ऑब्जर्वर जो नियुक्त किए हैं प्रदेश कांग्रेस कमेटी की ओर से उनके साथ भी हमारी बैठक होगी। बैठक होगी, पॉलिटिकल अफेयर कमेटी की बैठक हो गई, प्रदेश इलेक्शन कमेटी की बैठक भी हो गई और अभी हमारे ऑब्जर्वरों की मीटिंग होगी। उसके बाद ये नाम हम जितने भी आवेदन आए हैं उनको हम रिकमेंड के साथ ये ICC भेजेंगे।
অহা 6 অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। এই নিৰ্বাচনৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে 16 ছেপ্টেম্বৰ পৰ্যন্ত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। 9 অক্টোবৰত ভোট গণনা কৰা হ'ব। মিচিং স্বায়ত্তশাসিত পৰিষদৰ 40টা সমষ্টিৰ চূড়ান্ত ফটোযুক্ত ভোটাৰ তালিকা আজি প্ৰকাশ কৰা হয়। ৰাজ্য চৰকাৰৰ ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগে জাৰি কৰা অধিসূচনাৰ ভিত্তিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণ কৰাৰ পাছত এই চূড়ান্ত ভোটাৰ তালিকা প্ৰস্তুত কৰা হৈছে। প্ৰকাশ পোৱা ভোটাৰ তালিকা অনুসৰি 40টা সমষ্টিত মুঠ 635,601 ভোটদাতা আছে। ইয়াৰে 317,343 পুৰুষ, 318,256 মহিলা আৰু 2 তৃতীয় লিংগৰ ভোটদাতা আছে। চূড়ান্ত ভোটাৰ তালিকাত মুঠ 1,033 ভোটগ্ৰহণ কেন্দ্ৰ অন্তৰ্ভুক্ত কৰা হৈছে। সমষ্টিভিত্তিত এই চূড়ান্ত ভোটাৰ তালিকা সাধাৰণ ৰাইজৰ পৰিদৰ্শনৰ বাবে সংশ্লিষ্ট চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত উপলব্ধ থাকিব। ইয়াৰ উপৰি সংশ্লিষ্ট সমষ্টিসমূহৰ অন্তৰ্গত পৌৰসভা, নগৰ উন্নয়ন সমিতি, উপপঞ্জীয়কৰ কাৰ্যালয়, থানা, চাহ বাগান আৰু গাঁও পঞ্চায়তৰ কাৰ্যালয়তো এই তালিকা উপলব্ধ হ'ব। ভোটদাতাসকলে ভাৰতৰ নিৰ্বাচনী আয়োগে আবণ্টন কৰা EPIC নম্বৰ ব্যৱহাৰ কৰি চূড়ান্ত ভোটাৰ তালিকাত নিজৰ নাম পৰীক্ষা কৰিব পাৰিব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই দায়িত্বশীল নাগৰিকত্ব, সংবিধানৰ প্ৰতি সন্মান, ৰাষ্ট্ৰৰ একতা আৰু অখণ্ডতাৰ সুৰক্ষা আৰু দেশৰ গণতান্ত্ৰিক প্ৰমূল্যৰ প্ৰতি দৃঢ় সংকল্পবদ্ধতাৰ মাজেৰে দেশপ্ৰেম পৰিস্ফুট হয় বুলি প্ৰকাশ কৰিছে। তেজপুৰ বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী NCCৰ ৰাষ্ট্ৰীয় সুৰক্ষা সজাগতা আৰু NCCৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনত অংশগ্ৰহণ কৰি ৰাজ্যপালগৰাকীয়ে আজি কয় যে ৰাষ্ট্ৰীয় সুৰক্ষা অকল দেশৰ সীমান্ত সুৰক্ষিত কৰি ৰখাতেই সীমাবদ্ধ নহয়। চাইবাৰ সুৰক্ষা, অৰ্থনৈতিক আৰু শক্তি সুৰক্ষা, দুৰ্যোগ প্ৰশমনৰ প্ৰস্তুতি, সামাজিক সদ্ভাৱ আৰু ৰাজহুৱা প্ৰতিষ্ঠানসমূহৰ সুৰক্ষা সাঙুৰি এয়া প্ৰতিগৰাকী নাগৰিকৰ যৌথ দায়িত্ব বুলি শ্ৰীআচাৰ্যই মন্তব্য কৰে। ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী এনচিচিক চৰিত্ৰ গঠন আৰু ৰাষ্ট্ৰ গঠনৰ শক্তিশালী আহিলা বুলি অভিহিত কৰি ৰাজ্যপালগৰাকীয়ে কয় যে শিক্ষাৰ্থী বাহিনীৰ সদস্যসকলৰ অনুশাসন, নেতৃত্ব, সাহস আৰু সেয়াৰ মনোভাৱে যুৱ প্ৰজন্মক ৰাষ্ট্ৰৰ প্ৰগতি আৰু সুৰক্ষাৰ ক্ষেত্ৰত অৰ্থবহ অৱদান আগবঢ়াবলৈ অনুপ্ৰাণিত কৰে। তেওঁ লগতে এনচিচিৰ প্ৰাক্তন সদস্যসকলক যুৱ প্ৰজন্মৰ পথ প্ৰদৰ্শকৰ ভূমিকা পালন কৰিবলৈ আৰু সমূহীয়া সেৱা আৰু ৰাজহুৱা সজাগতাৰ বিষয়টোৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ থাকিবলৈ আহ্বান জনায়।
मुझे खुशी है कि हमारे एनसीसी कैडेट्स की और हमारे जो एलुमनाई है एनसीसी इनकी एक संयुक्त बैठक में बहुत अच्छे सांस्कृतिक और राष्ट्र संकल्प के अनेक अभियानों से यह कार्यक्रम जुटा हुआ था और ये बच्चे कल 2047 से विकसित भारत के सपने को साकार करने वाले हैं। यही कल एक देश के बहुत जिम्मेदार एक नागरिक बनेंगे। इनके जीवन में नेशन फर्स्ट की भावना और मजबूत हो और इस विविधतापूर्ण भारत को एक श्रेष्ठ भारत के रूप में आगे बढ़ाएं। आज इसी दिशा पर एक अच्छा लगा, मुझे अच्छा लगा कि जो 89 इयर्स के जो हमारे ओल्ड एलुमनाई हैं, वो अनेक विश्वविद्यालय के वाइस चांसलर यानी सब आज भी इन्हें गर्व है कि मैं एनसीसी एलुमनाई हूं। आज इन सबको हमारे देश के आदरणीय प्रधानमंत्री श्री नरेंद्र मोदी जी की प्रेरणा से देश के साथ इसको आगे बढ़ाने का इनके संकल्पों के साथ जुड़कर और चाहे नशा मुक्त भारत हो चाहे नक्सल मुक्त भारत हो इस प्रकार से स्वच्छता युक्त भारत हो यानी इस प्रकार से
বৰ্তমানৰ ডিজিটেল যুগত সুৰক্ষাৰ পৰিৱৰ্তিত বৈশিষ্ট্যৰ বিষয়ে উল্লেখ কৰি শ্ৰীআচাৰ্যই যুৱ প্ৰজন্মৰ মাজত প্ৰযুক্তিগত সজাগতা আৰু দায়িত্বশীল ডিজিটেল আচৰণৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে। সীমামূৰী অঞ্চলসমূহৰ কৌশলগত গুৰুত্বৰ বিষয়ে উল্লেখ কৰি তেওঁ সীমামূৰীয়া গাঁওসমূহক দেশৰ সাৰ্বভৌমত্ব, সংস্কৃতি আৰু ৰাষ্ট্ৰীয় ভাৱনাৰ জাগ্ৰত প্ৰহৰী বুলি অভিহিত কৰে। তেওঁ লগতে যুৱক যুৱতীসকলক সীমামূৰীয়া অঞ্চলৰ সম্প্ৰদায়সমূহৰ সুৰক্ষাৰ হকে কাম কৰিবলৈ আহান জনায়। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 জুবিন গাৰ্গৰ গানৰ সাংগীতিক বৈশিষ্ট্য আৰু বিবিধতা বিষয়ক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব বিশিষ্ট সুৰকাৰ, কণ্ঠশিল্পী, সংগীত পৰিচালক জে পি দাস, লেখক, কবি, সাংস্কৃতিক সমালোচক সমুদ্ৰ কাজল শইকীয়া আৰু আকাশবাণীৰ ঘোষক, গায়ক তথা ভইচ ক্ৰাফ্টৰ প্ৰতিষ্ঠাপক ভাস্কৰ জ্যোতি আচাৰ্যই অনুষ্ঠানটিৰ আগ ধৰিব। পৰিস্মিতা দিহিঙীয়া আৰু চিন্তি ৰাণী ডেকাই পৰৱৰ্তী বাতৰি শুনক অৰুণিমাৰ পৰা।
চলিত বছৰৰ তৃতীয়খন ৰাষ্ট্ৰীয় লোক আদালত আজি দেশজুৰি অনুষ্ঠিত হয়। লোক আদালতৰ জৰিয়তে দেৱানী, আপোচবিহীন, ফৌজদাৰী, চেক বাউন্স, বৈবাহিক পাৰিবাৰিক বিবাদ, মটৰ দুৰ্ঘটনাৰ ক্ষতিপূৰণ, বেংকৰ ঋণ আৰু বিদ্যুৎ সম্পৰ্কীয় গোচৰৰ লগতে প্ৰাক আদালত পৰ্যায়ত বিবাদ নিষ্পত্তি কৰা হয়। ইয়াৰ অংশ হিচাপে দক্ষিণ খালমৰা মানকাছৰ জিলাৰ ফেকামাৰীস্থিত জিলা আদালতৰ চৌহদত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হয়। দক্ষিণ খালমৰা মানকাছৰ জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব তানভীৰ ইকৰাম হাজৰিকাই প্ৰকাশ কৰা মতে লোক আদালতৰ জৰিয়তে বিভিন্ন শ্ৰেণীৰ প্ৰাক মোকৰ্দমা পৰ্যায়ৰ 297 গোচৰৰ 29 আৰু বিচাৰাধীন 297 গোচৰৰ 199 নিষ্পত্তি কৰা হয়। কাছাৰ জিলাতো আজি লোক আদালতৰ জৰিয়তে বিচাৰাধীন 1170 গোচৰৰ ভিতৰত 292 গোচৰ নিষ্পত্তি কৰা হয়। পশ্চিম কাৰ্বি আংলং জিলা সত্ৰ ন্যায়াধীশৰ কাৰ্যালয় প্ৰাংগণত আজি লোক আদালত অনুষ্ঠিত হয়। ভাৰত কাইলৈ মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ফাইনেলত চীনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতে আজি চীনৰ মকিত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত দক্ষিণ কোৰিয়াক 5-1 পৰাস্ত কৰে। ভাৰতৰ হৈ সুপ্ৰিয়াই 3 গ'ল দিয়ে, মধু আৰু সুখবীৰ কৌৰে 1 গ'ল দিয়ে। চীনে হুলুনবুইৰত অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত 6-0 গ'লত জাপানক পৰাভূত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। গোলাঘাটৰ বিশিষ্ট শিক্ষাবিদ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ৰীণা বৰদলৈ আজি পুৱা এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 78। দেৱৰাজ ৰয় মহাবিদ্যালয়ত প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপিকা হিচাপে কৰ্মজীৱনৰ পাতনি মেলি বিভাগীয় মুৰববী আৰু উপাধ্যক্ষ হিচাপে তেওঁ অৱসৰ গ্ৰহণ কৰিছিল। তেওঁৰ মৃত্যুত গোলাঘাটৰ শৈক্ষিক জগতৰ লগতে সামাজিক ক্ষেত্ৰতো শোকৰ ছাঁ পৰিছে। ব্ৰিক্স সন্মিলনৰ আজি প্ৰথম দিনা সৰ্বসন্মতিক্ৰমে দিল্লী ঘোষণা পত্ৰ গ্ৰহণ। ৰাজ্যৰ সত্ৰ নামঘৰসমূহত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 458 সংখ্যক তিৰুভৱ তিথি পালন। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰস্তুতি তীব্ৰতৰ। ৰাজীৱ ভৱনত কংগ্ৰেছ দলৰ গুৰুত্বপূৰ্ণ বৈঠক। মিচিং স্বায়ত্তশাসিত পৰিষদৰ 40 সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ। আৰু জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত মহিলাৰ ফাইনেলত কাইলৈ ভাৰত আৰু চীন মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।